এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেচন আৰু গ্ৰাফিক্ছ, ড্ৰোন আৰু নেভিগেচন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। আজিৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বিশ্ববিদ্যালয়খনে 2025 চনৰ নতুন অসমৰ বিকাশ আৰু বিৱৰ্তনৰ ৰূপকথাক প্ৰতিনিধিত্ব কৰিব। ৰূপকোঁৱৰে অসমীয়া চলচ্চিত্ৰ জগতৰ উন্মেষ ঘটোৱা পবিত্ৰ ভূমিত আধাৰশিলা স্থাপন কৰা এই বিশ্ববিদ্যালয়ে ঐতিহ্য, আধুনিকতা আৰু প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ ইংগিত বহন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
প্ৰযুক্তিৰ ওপৰত এই বিশ্ববিদ্যালয়খন স্থাপন হ'ব। 800 বিঘা মাটি আৰু 2টা পৰ্যায়ত 500 কোটি টকাতকৈ 1000 কোটি টকা, 10,000 ছাত্ৰ ছাত্ৰীয়ে ইয়াক পঢ়িব পাৰিব। 3 বছৰৰ ভিতৰত আমি প্ৰথম পৰ্যায় সমাপ্ত কৰিম। পৰৱৰ্তী সময়ত গহপুৰত ৰেল আৰু মটৰ গাড়ীৰে সংযোগী ব্ৰহ্মপুত্ৰৰ টানেল নিৰ্মাণৰো প্ৰস্তাৱ ভাৰত চৰকাৰৰ ওচৰত সক্ৰিয়ভাৱে বিবেচিত হৈ আছে। মই বিশ্বাস কৰোঁ যে খুব সোনকালে তাৰো এটা সুন্দৰ ফলাফল আমি
93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া 12:30 বজাৰ পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদিৰ দৰে 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি দৃষ্টিপাত অনুষ্ঠানত আঞ্চলিক বাতৰি বিভাগৰ কেইবাগৰাকীও প্ৰাক্তন বাতৰি পৰিৱেশকে নিজৰ মনৰ ভাৱ আৰু অভিজ্ঞতা ব্যক্ত কৰে। অনুষ্ঠানত অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ডঃ ভাৰতী ভৰালীয়ে বাতৰি বিভাগৰ সৈতে জড়িত হোৱাৰ মধুৰ অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰে। তেওঁ লগতে সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ সৈতে তাল মিলায়ো আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে বুলি মন্তব্য কৰে। অনুষ্ঠানত প্ৰাক্তন বাতৰি পৰিৱেশক তথা জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডঃ অৱনী কুমাৰ চৌধুৰীয়ে আকাশবাণীত কাম কৰি কিদৰে সাৱলীলভাৱে বাতৰি লিখা আৰু উচ্চাৰণৰ কৌশল আয়ত্ত কৰিলে সেই বিষয়ে জানিবলৈ দিয়ে। একেদৰে আন এগৰাকী প্ৰাক্তন বাতৰি পৰিৱেশক তথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জ্যেষ্ঠ তথ্য বিষয়া পম্পী দেৱীয়ে আঞ্চলিক বাতৰি বিভাগক শিকণৰ ভেটি বুলি উল্লেখ কৰাৰ লগতে বাতৰি বিভাগত কাম কৰা সময়ছোৱাৰ বিভিন্ন অভিজ্ঞতা সোঁৱৰণ কৰে। প্ৰাক্তন বাতৰি পৰিৱেশক কাবেৰী বৰা মজুমদাৰে এই অনুষ্ঠানটোত বাতৰি বিভাগত দলীয় মানসিকতাৰে কাম কৰাৰ ফলত ভৱিষ্যত জীৱনৰ বাবে পাথেয় হৈ উঠে বুলি উল্লেখ কৰে। একেদৰে আন এগৰাকী প্ৰাক্তন বাতৰি পৰিৱেশক ইলোৰা গোস্বামীয়ে বাতৰি বিভাগত লাভ কৰা অনুশাসনৰ শিক্ষা আৰু বাতৰিৰ প্ৰতি থকা অসীম আগ্ৰহ তথা বিভাগটোৰ প্ৰতি থকা আন্তৰিকতাৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ইণ্ডোনেছিয়াৰ সাধাৰণ নিৰ্বাচন আয়োগৰ এটা 4জনীয়া প্ৰতিনিধি দলে আজি কামৰূপ জিলাৰ ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ বুজ লয়। নিৰ্বাচন ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সৰ্বোত্তম মত বিনিময় আৰু গণতান্ত্ৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দলটোৱে এই ভ্ৰমণ কৰে। প্ৰতিনিধি দলটোৱে প্ৰথমে আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে অৱগত হয়। ইয়াৰ পাছত আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙ্গনাত তেওঁলোকে ৰাজ্যৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি লক্ষীমপুৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি অষ্টম দিনাও বহু গ্ৰন্থপ্ৰেমীৰ সমাগম হয়। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয় ক্ৰীড়া চৌহদত 10 দিনীয়াকৈ এই গ্ৰন্থমেলাৰ আয়োজন কৰিছে। আজি গ্ৰন্থমেলাথলীত আয়োজিত কবি সন্মিলন সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে উদ্বোধন কৰে। কবি সন্মিলনখন সঞ্চালনা কৰে লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক কবি লেখক ডঃ ৰাতুল কুমাৰ লাহনে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।